নবকান্ত বড়ুয়ার বোধিদ্রুমর খড়ি।
As long as there are fools in the world, there will be hope. George Bernard Shaw. পৃথিবী কোনে ভাল পালে, কার প্রেমে কহতীত কোনো সিন দিব নোৱাৰিলে, তার জমা খৰচৰ বহি লেখোতে অকলে, দ্বিধার বতাহে আহি উড়া বাতৰিৰে মোৰ জীৱনৰ খিৰিকী কপালে, প্ৰদীপৰ শিখা নকপিল, জীৱন গলাই জ্বলা মমবাতি শিখাৰ মাজত তোমাৰ শৰীৰ জ্বলে অমিতাভ জ্ঞান জ্বলে, জ্ঞান স্থিৰ মৃত্যুৰ বতাহে যাৰ শিখা নকপায়, জ্ঞান জ্বলে হেজাৰ বসন্ত পুৰি সগাক সঞ্চল কৰা মমৰ পোহৰ জ্বলে, মৌমাখি গোলাপৰ প্ৰেমৰ ক্লিবতা জ্বলে, জ্ঞান জ্বলে সিপাৰত গছ নীলা কুৰুৱা পাহাৰ জ্বলে, জ্ঞান স্থিৰ জ্ঞান ধ্ৰুৱ জ্ঞান মৃত্যু, নিজে নিৰ্বিকাৰ তাৰ অখণ্ড শিখায় আমাৰ উশাহ পৰে প্ৰেম পৰে, পুৰণি ধূপৰ দৰে ধোঁৱাৰে কবিতা কি মায়া গঢ়ে সুৰভিনী দিয়ে, স্মৃতি পৰে লাজ পৰে প্ৰথমা প্ৰিয়াৰ, ভোগালীর মেজি পোড়া গরখিয়া লোরাতির বহাগী সপন পড়ে, শিশুর মুখর হাঁহি পুরি করে রেলত হকার, শিশুর মুখর হাঁহি পুরি করে রেলত হকার, পোহরত শান্তি নাই অগ্নিত আশ্রয় নাই, শিহ পুরি খুন করা জীবনর ম্যাজিক বঞ্চনা, আমার কারণে যদি শান্তি আছে আশা আছে চির শিশু মানুহর মহামূরতাত, তামোলর পিখনা আইতার জধলা সুমার, আমার কারণে শান্তি জীবিকাত জীবনর আবির সানিব খোঁজা এমুথি মরম, আমার কারণে শান্তি পোনাতি বুকুতুলৈ ভাগরুয়া হেতেলিত পকোয়া মুগারে বোয়া লক্ষ্মীর খাম শেষা সাল।
নীলমণি ফুকনের কোনেও কথা কোৱা নাছিল,
কোনেও কথা কোৱা নাছিল, আমিও হৈ পৰিছিলোঁ কাটি হৈ ৰোৱা একোজোপা পত্ৰহীন পলাশ, আৰু আমাৰ প্ৰত্যেকৰে সন্মুখত অৰ্ধ নিমিলিত দুটি চকু যেন দুখন শূন্য পাল তৰা নাও, চাৰিও দিশে যাৰ বৰফ আৰু বৰফ, স্থিৰ স্থিৰ লগ্ন কি ভীষণ কান্তি সেই বৰফৰ পূৰ্ণতা, গিলি থব খুজিছিল বতাহ শুহি খাব খুজিছিল তেজ, যি বতাহে শিলাময় প্ৰান্তৰৰ মুখতো সিঁচি দিছিল মঞ্জৰিত শ্যামল গুঞ্জন, যি তেজে প্ৰতিটো প্ৰাণীৰ দেহত সঞ্চাৰ কৰিছিল কলচনা নদীৰ ঢৌ, কোনেও কথা কোৱা নাছিল, মৃত গাভৰুৰ ৰক্ত সূৰ্য যেন স্তন্দয় দেখি খহি যাব খুজিছিল প্ৰত্যেকৰে ওষ্ঠাধৰ, কোঙা হৈ আহিছিল হাত আৰু ভৰিৰ প্ৰতিটো আঙুলি, শোক আৰু খঙত আটাইতকৈ নীলা হোৱা ডেকাহত আহি মৃতদেহ নমাওঁতে এটা এটাকৈ অনেক কাউৰী আহি পলাশজোপাত মেলি দিছিল কত ছিন্ন এখন আভরণ। ভীত শিশুটিৰ প্ৰশ্নই বিচাৰি পাইছিল পিতামহৰ কবৰৰ শিতানত এডাল জ্বলি থকা মম। পত্ৰহীন এজোপা পলাশত ওলমি আছিল এগৰাকী গাভৰুৰ ৰক্তাক্ত মৃতদেহ, আৰু আমাৰ প্ৰত্যেকৰে নিদ্ৰা ওলমি থকা মৃতদেহৰ পৰা টোপা টোপে পৰি থকা তেজৰ লগত মিহলি হৈ ৰাতিৰ জৰায়ুত ঢৌ তুলিছিল।
কেশৱ মহন্তৰ সোণজিৰা মাহীৰ নাৰী।
ভালে দিন হৈ গ'ল জিলালৈ অহা নাই সোণজিৰা মাহী, যাৰ মুগাৰ মেখেলা পিন্ধা উদং ভৰিত খম খম খোজ, যাৰ ব্লাউজ নোহোৱা দেহা কেৱল ৰিহাৰে ঢকা মাগুৰ বৰণ, যাৰ পুৰুষৰ মন গ'লে বুলি জুই লা গলাই লেপি কলা কৰা দুয়োপাৰি দাঁত, যাৰ ফটা কানি সোপাহীন কেৱল চুলিৰ খোপা কলডিল হেন আৰু উৰণিৰে ঢকা, কাৰোবাৰ জীয়েকৰ চাদৰ ববলে তৰাজি তাঁতখনি সোণজিৰা মাহীজনী তাৰেই শিপিনী, তামোলৰ পিক মাৰি পৰৰ মাটিত মহাদেৱে চাই লয় যি বোকাখিনি সোণজিৰা মাহীজনী তাৰেই ৰোৱনী, কপাহী মেখেলাখনি যাৰ ৰং বগা আধাৰো অধিক তাৰ বোকাৰেই ঢকা, ঢেঁকী তাত পথাৰৰ কামজাৰ কলিয়াৰ বাঁহী সদায় ওঠত যাৰ লাগি থাকে তামোলৰ ৰাগি লগা মুকটোল মুকটোল মিচ মিচ হাঁহি, সেইজনী লচপচ সোণজিৰা মাহী। পেটৰ জোৰণী যদি এমুঠি লখিমী হয়, বুকুৰ জোৰণি হ'ব যদি একেদিনে শেষ হয় বাৰ আশী কঠীয়াৰ ভূই, তথাপিও ভঁৰালত এবছৰো নাই যাৰ এমুঠিও ৰাহি, ভালে দিন হৈ গ'ল জিলালৈ অহা নাই সেইজনী সোণজিৰা মাহী। যোৱাবেলি বহাগতে মাতিছিলোঁ আমি, মাহী এইবাৰ হ'লে তই আহিব লাগিব, বিয়াত নাহিলি নাই, এইবাৰ বিহুতেই লগে ভাগে এসাঁজ খাবলৈ সকলোৱে আশা পালি আছে, পাছে মাহীৰ নহ'ল অহা, তাৰো হেনো ঢেৰ কথা আছে। টিংৰাই তৰণীৰ তিনিপুৰা মাটি বছৰটো খাটি যিখিনি ভাগত পৰে তাৰে হেনো শাওণতে টেকেলি কাটি, বাকী চাৰিমাহ হেনো ধিক্কাৰ লাগে, ইমান খাটনি খাটি লাভ হ'ল কি, এনেকৈ থকাতকৈ মৰায়েই ভাল বুলি ভাবিলেও খেতি কৰে ঘূৰি বছৰত, নহ'লেনো বাৰু মৰো বুলি নাৰ্জিলে জিলে খাব কি, আৰু বোলে ঢেৰ অসুবিধা, নেবাওঁ বুলিলেও যি নেনামে টিঙৰ পৰা শিশুসকল শিঙত খিৰোৱা, এইবোৰ কথা বাৰু কাক ক'ম কোনে পতিয়াব, সেয়েহে মাহীয়ে মোলে সুধি পঠাইছিলে কিবা এটা কৰি নোৱাৰনে তহঁতেই নিব, ঘৰৰ মানুহজনী মৰমতে পমা, হাতত যদিও নাই জমা ধাৰে বান্ধে ৰূপ তেৰ কৰি পঠাই দিবৰ বাবে বৰ পেৰি আছে, ৰাতিৰ কলেজ পঢ়ি বি এ পাছ কৰা আৰু পিয়নৰ জলমেৰি কেৰাণীৰ কলমত ধৰা এবছৰো হোৱা নাই জানা, দৰমহা সৰ্বমুঠ 97.8 অনা, 25 ত্যাগী যোৱা বয়সৰ 6 বছৰ হ'ল, 3 কুৰি বছৰৰ তিতা কেহা খাই আইৰ বৰ মন গ'ল পুতেকৰ ঘৰ পাতি দিয়ে, সেয়ে হাতত যদিও নাই জমা বিয়াৰ ধাৰো নাই কমা, তথাপিও ঘৰৰ মানুহজনী মৰমতে পমা, নিতান্ত নগণ্যই সামান্য 1.5 কুৰি টকা শিকিনো কথা, প্ৰফেচাৰ যদিও বা একেলগে পঢ়া শ্ৰী দীননাথ বৰা, তেওঁৰে হাতৰ পৰা আনিবতো পাৰোঁ সেই সামান্য 1.5 কুৰি টকা, এনেতে হঠাৎ চকামকা দেখা পালো খুঞ্জিরা মাহী। হাঁহি হাঁহি সুধি দিলো, টকা পালি ক'ত? তত লব উপায়, থিতাদহে খালি টকা টকা। বেথা ঢাকি কথা কোৱাত পকা মাহীজনীক দেখা নাই কাহানিও চকুপানী টোকা। সেয়ে সুধিলো, মাহী আজি দেখো কথাবোৰ থোকা থুকি তোৰ মোৰ বুলি মাহীয়ে কান্দিলে আৰু ক'লে, বিয়াটো নহ'ল অহা, কোনদিনা চকু মুদো তাৰো ঠিক নাই, তাকে ভাবি আহিবলৈ উচপিচ লাগি তোকেই খুজিলোঁ টকা। তথাপিও চিন্তা হ'ল তই জানো ধাৰ কৰি ধন দি পঠাৱ, সেই ভয়তেই সোণৰ কাৰণে থোৱা মাচুলখিনিকে মোহাৰৰ পৰা গৈ জোৰেৰে আনিলোঁ। সোণক পঢ়াব লাগে, মোহাৰৰ এই আশা ৰাখিবৰ বাবে বৰ ল'ৰা দেউতাকনক পৰৰ ঘৰত নি হালোৱা ৰাখিছোঁ। তাৰো আৰু কিবা হয়তোবা ক'বলৈ আছিল, এনেতে আহিল এইমাত্ৰ ৰেডিঅ'ৰ সংবাদ লৈ শ্ৰী দীননাথ বৰা একেলগে স্কুলত পঢ়া। পাইছনে কংগোৰ খবৰ? পাইছনে কংগোৰ খবৰ? লুবুম্বাৰ মৰা পোনাটিক চাবলৈও নিদিলে সিহঁতে। পলিন লুবুম্বাজনী শোকতে বাউলি। মাহীজনী থৰ লাগি ৰল। কংগো কি, লুবুম্বা কোন, খাই নে কাণত পিন্ধে, মাহীয়ে নেপায় একো গম। একমাত্ৰ এষাৰ কথাই বাৰে বাৰে আছে খুন্দিয়াই, কোন এই মৰা কেঁচুৱাটী, কোন তাৰ মাক, তাৰ পিতাকেই বা কোন, জানোবা সিহঁতো মোৰে কোনোবা আপোন।